আন আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ শেহতীয়া বানত 30খন জিলাৰ 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। বানত ক্ষতিগ্ৰস্ত কেইবাখনো জিলা পৰিদৰ্শন মুখ্যমন্ত্ৰীসহ মন্ত্ৰী বিধায়কসকলৰ। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ আজি গোৱালপাৰা জিলাৰ লক্ষীপুৰত শুভাৰম্ভ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যান বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ সাল সলনি। আৰু ইউৰোকাপত স্পেইন আৰু ফ্ৰান্সৰ ছেমিফাইনেলত প্ৰৱেশ। নানাৰূপেৰে বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি আজি উন্নত হোৱা নাই। ৰাজ্যখনত বানত প্ৰভাৱিত জিলাৰ সংখ্যা 30লৈ বৃদ্ধি পোৱাৰ লগতে 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সমগ্ৰ ৰাজ্যত বানৰ ফলত 113টা ৰাজহচক্ৰৰ অন্তৰ্গত 3500খন গাঁও পানীত বুৰ গৈছে। ইপিনে 63,000 হেক্টৰ কৃষিভূমিৰ শস্য বিনষ্ট হৈছে। বিগত 24 ঘণ্টাত কামৰূপ মহানগৰ জিলাত হোৱা ভূমিস্খলনত 2 জন লোকৰ মৃত্যু হৈছে। আনহাতে গোলাঘাট জিলাৰ দেৰগাঁৱত বিধানসভা সমষ্টিৰ অন্তৰ্গত নমাৰী গাঁৱত কালি প্ৰলয়নকাৰী বানৰ সোঁতত উটি যোৱা বিশ্বজিৎ ভূঞা নামৰ লোকজনৰ মৃত্যু হয়। বিত্তমন্ত্ৰী অজন্তা নেওগে দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ সৈতে প্ৰায় প্ৰয়াত বিশ্বজিৎ ভূঞাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে 4,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ খোৱাঙত বুঢ়ীদিহি নৈৰ মথাউৰি ভাঙি জলমগ্ন হোৱা কেইবাখনো গাঁও কালি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণে আশ্ৰয় লৈ থকা এটা শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বানত প্ৰভাৱিত লোকসকলৰ প্ৰয়োজনীয় সকলো সা সুবিধা প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি জ্যেষ্ঠ ব্যক্তি আৰু শিশুসকলৰ বিশেষ যত্ন লবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বান ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। বিগত 24 ঘণ্টাত 6 কোটিতকৈও অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা 52লৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ বৰাকৰ লগতে প্ৰায়বোৰ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই বানত 225টা পথ আৰু 10খন দলঙৰ লগতে অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে। ইফালে 15 লাখৰো অধিক জীৱ জন্তু বানৰ কবলত পৰিছে। গোলাঘাট জিলাৰ আয়ুক্ত ডঃ পি উদয় প্ৰবীণে কালি খুমটাই ৰাজহচক্ৰৰ অন্তৰ্গত আলামী চাপৰি পুৰণি নাৰামাৰী গাঁও মেদক আলামী ৰাগদিয়া গলুং টেমেৰা মিচিঙি আটি নাম টেমেৰা ওপৰ টেমেৰা আদি গাঁও পৰিদৰ্শন কৰি বান প্ৰভাৱিত লোকসকলক সাক্ষাৎ কৰাৰ লগতে তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয়। তেওঁ সমগ্ৰ অঞ্চলটোৰ বানত ক্ষতিগ্ৰস্ত বাট পথ দলং আদি পৰ্যবেক্ষণ কৰাৰ লগতে সাহায্য সামগ্ৰী বিতৰণ ব্যৱস্থাৰ বুজ লয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমা বিষয়া কালি দিবন প্ৰাথমিক বিদ্যালয় বৰফাকিয়াল প্ৰাথমিক বিদ্যালয় পুৱাইমুখ প্ৰাথমিক বিদ্যালয় আৰু পুৱাইমুখ নগাঁও প্ৰাথমিক বিদ্যালয় স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বান ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সাহায্য বিতৰণ ব্যৱস্থাৰ মূল্যায়ন কৰাৰ লগতে শিবিৰত থকা লোকসকলে পৰ্যাপ্ত পৰিমাণে প্ৰাথমিক সা সুবিধাসমূহ লাভ কৰিছে নে নাই সেই বিষয়েও বুজ লয়। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে। অসম চৰকাৰে বিভিন্ন স্থানত ইতিমধ্যে 339টা সাহায্য বিতৰণ কেন্দ্ৰৰ লগতে 273টা সাহায্য শিবিৰ মুকলি কৰিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান কাৰ্যত নিয়োগ কৰা হৈছে। দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্ৰহণৰে নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান পৰহি আৰম্ভ হৈছে। অসমতো বাক্সা ধুবুৰী দৰং বৰপেটা গোৱালপাৰা ওদালগুৰি ডিমাহাচাও আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। অহা 30 ছেপ্টেম্বৰলৈকে 3 মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত 12টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত 100% পৰিপূৰ্ণতা লাভ কৰা। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ গোপীনাথ বৰদলৈ সভাঘৰত আজি খন্তেক সময়ৰ পাছতে সম্পূৰ্ণতা অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেলথ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা নাটক পৌষ্টিক আহাৰ মেলা স্বাস্থ্য শিবিৰ প্ৰদৰ্শনী সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষা হেতু এপে ৰাষ্ট্ৰীয় ই গভৰ্ণেন্স বঁটা 2024 লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা সদৰি কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অত্যন্ত আনন্দৰে সকলোৰে প্ৰতি অভিনন্দন জনাই শিক্ষা হেতু এপলৈ এই স্বীকৃতিয়ে প্ৰযুক্তিৰ জৰিয়তে শিক্ষাখণ্ডলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যক প্ৰেৰণা দিব বুলি কয়। চলিত বৰ্ষৰ নীট পিজি পৰীক্ষা অহা 11 আগষ্টত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা পৰিষদে ইতিমধ্যে পৰীক্ষাৰ সংশোধিত সময়সূচী জাৰি কৰিছে। উল্লেখযোগ্য যে এই প্ৰৱেশ পৰীক্ষা যোৱা মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছুমানে প্ৰতিযোগিতামূলক পৰীক্ষাত আসোৱাহৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এদিন আগেয়ে পৰীক্ষা স্থগিত কৰা হৈছিল। ইফালে ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা পৰিষদে আয়োজন কৰা বিদেশী চিকিৎসা স্নাতক পৰীক্ষা আজি FMJE অনুষ্ঠিত হ'ব। সমগ্ৰ দেশৰ 50খন চহৰৰ 71টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে পেঞ্চন আৰু পেঞ্চনাৰসকলৰ কল্যাণ বিভাগে যোৱা 1 জুলাইৰ পৰা এমাহজোৰা বিশেষ অভিযান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত 1000তকৈ অধিক গোচৰ সমাধান কৰা হৈছে। এই অভিযানত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলৰ ভিতৰত প্ৰাক্তন সৈনিক কল্যাণ বিভাগ, প্ৰতিৰক্ষা বিত্ত বিভাগ আৰু ৰেল মন্ত্ৰালয় আছে।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू, आजाद भारत के अपने कानून।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সাল সলনি ঘটোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যাবলগীয়া যাত্ৰীবাহী আৰু বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি পুৱা 7 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত নৰ্মলীগড় তিনিআলি হৈ বাণিজ্যিক ট্ৰাকৰ প্ৰৱেশত অনুমতি দিয়া হৈছে। ইফালে পানবাৰী, বোকাখাট আৰু বাগৰিসীমা হৈ বাণিজ্যিক ট্ৰাকসমূহে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত নিয়ন্ত্ৰিত গতিবেগত চলাচল কৰিব পাৰিব। বিয়লি 4 বজাৰ পৰা পুৱা 8 বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাণিজ্যিক ট্ৰাকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। আনহাতে ব্যক্তিগত আৰু বাণিজ্যিক সকলো যাত্ৰীবাহী বাহনৰ চলাচল আৰক্ষী আৰু বন বিভাগে নিৰ্ধাৰিত কৰি দিয়া গতিবেগত প্ৰতি আধা ঘণ্টাৰ মূৰত 24 ঘণ্টাই চলাচল কৰিব পাৰিব। বান পৰিস্থিতিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে আজি আৰু কাইলৈ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰিছে। সেই অনুসৰি শিলচৰ গুৱাহাটী, শিলচৰ মাইচাচান, মাইচাচান শিলচৰ, শিলচৰ দোলাতচেৰা, শিলচৰ শ্ৰীবাৰ, শিলচৰ ভৈৰৱী, শিলচৰ নিউ তিনিচুকীয়া, বদৰপুৰ দোলাতচেৰা, দোলাতচেৰা বদৰপুৰ আদি ৰেলৰ যাত্ৰা বাতিল কৰিছে। কাইলৈও গুৱাহাটী শিলচৰ, দোলাতচেৰা শিলচৰ, ভৈৰৱী শিলচৰ, নিউ তিনিচুকীয়া শিলচৰ আদি ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিৰে পৰা ৰাছিয়া ৰাষ্ট্ৰীয় ভ্ৰমণ আৰম্ভ কৰিব। ৰাছিয়াত 8 জুলাইত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ প্ৰৱাসী ভাৰতীয়ৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন বৈঠকত মিলিত হ'ব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী 10 জুলাইত অষ্ট্ৰিয়ালৈ যাব। 40 বছৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে শ্ৰীমোদীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। ওড়িশাৰ পুৰী প্ৰভু জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰাৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ আৰম্ভ হ'বলগীয়া এই ব্যাপক বাৰ্ষিক উৎসৱ নিয়াৰিকৈ আৰু সফলতাৰে সম্পন্ন কৰাৰ বাবে অন্তিম পৰ্যায়ৰ নিৰীক্ষণ চলি আছে। কাইলৈ উদযাপন হ'বলগীয়া উৎসৱৰ মূল কাৰ্যসূচী নৱ যৌৱন দৰ্শন, নেত্ৰ উৎসৱ আদি যাত্ৰাৰ সকলো নীতি নিয়ম সময়মতে সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সকলো পক্ষকে সহযোগিতা আগবঢ়াবলৈ শ্ৰীজগন্নাথ মন্দিৰ প্ৰশাসনে আহান জনাইছে। ওড়িশা চৰকাৰে এই উপলক্ষে কাইলৈ আৰু পৰহিলৈ ৰাজ্যখনত দুদিনীয়া বন্ধ ঘোষণা কৰিছে। উল্লেখযোগ্য যে 53 বছৰৰ পাছত এই ৰথযাত্ৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ৰাজ্যপাল ৰঘুবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু অন্যান্য প্ৰতিনিধিসকলৰ সৈতে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ভাৱনামৃত সংঘ ইস্কন গুৱাহাটীৰ একক প্ৰচেষ্টাৰে আয়োজিত গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ কাইলৈৰ পৰা 15 জুলাইলৈ 9 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই যাত্ৰা জি এছ ৰোড, গণেশগুৰি, লাছগেট, ছাৰ্ভে, বেলতলা তিনিআলি, বশিষ্ঠ চাৰিআলি, 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোড আৰু ত্ৰিপুৰা ৰোডেৰে গৈ জয়ানগৰৰ জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অন্ত পৰিব। এই ৰথযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। শাসকীয় দল বিজেপিয়ে কালি 23খন ৰাজ্যৰ বাবে প্ৰভাৰী আৰু সহপ্ৰভাৰী নিযুক্তি দিয়ে। সেইমৰ্মে অৰুণাচল প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্ব অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অশোক সিংঘলক, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমন্বয়কৰ দায়িত্ব ডঃ সম্বিত পাত্ৰক আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া সমন্বয়ক ৰূপে বি মুৰলীধৰণক নিযুক্তি দিয়া হৈছে। ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত স্পেইন ফ্ৰান্সৰ মুখামুখি হ'ব। খেলখন অহা 10 জুলাইত ডৰ্টমুণ্ডত খেলোৱা হ'ব। আনহাতে কালি জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পেইনে জাৰ্মানীক 2-1 গ'লত পৰাস্ত কৰে। স্পেইনৰ ডানি অলমো আৰু মাইকেল মৰিনোৱে এটাকৈ গ'ল কৰে। ইফালে জাৰ্মানীৰ হৈ ফ্লৰিয়ান বিট্ৰজে একমাত্ৰ গ'লটো দিয়ে। দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে পৰ্টুগালক পেনাল্টি শ্বুট আউটৰ সহায়ত 5-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি20 মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ আজি হাৰাৰে বিয়লি 4:30 বজাত অনুষ্ঠিত হ'ব। শুভমন গিলৰ নেতৃত্বাধীন ভাৰতীয় দলটোত অসম সন্তান ৰিয়ান পৰাগৰো অভিষেকৰ সম্ভাৱনা আছে। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ 3খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা দক্ষিণ আফ্ৰিকাই ভাৰতক 12 ৰাণত পৰাস্ত কৰে। জয়ৰ বাবে 190 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় মহিলাৰ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 4 উইকেট হেৰুৱাই 177 ৰাণহে কৰিবলৈ সমৰ্থ হয়। টছত জয়লাভ কৰি প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত লোৱা দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 4 উইকেট হেৰুৱাই 189 ৰাণ সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ তাজমিন ব্ৰিটছে 81 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ স্মৃতি মান্ধনাই 46 ৰাণ সংগ্ৰহ কৰে। তাজমিন ব্ৰিটছে খেলখনৰ প্লেয়াৰ অব দ্য মেচ সন্মান লাভ কৰে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুল ৰহমানে।
মহানগৰীৰ ঢালত মৃত্যুৰ তিৰিলি শিৰোনামেৰে দৈনিক অসম কাকতে গুৱাহাটী মহানগৰীত মুষলধাৰ বৰষুণত নলাত বাগৰি এটি শিশু উটি যোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিটোকে দৈনিক অগ্ৰদূত কাকতে মহানগৰীত উন্মুক্ত নলাত উটি গল শিশু ছাত্ৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই ঘটনাটো সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে 12 ঘণ্টাৰ পিছত পুৱা 10 বজাতহে ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী দল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। আদালতৰ অনুমতি লাভৰ পাছতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ খালিস্তানপন্থী নেতা অমৃতপাল সিঙে কালি লোকসভাৰ সাংসদৰূপে শপত গ্ৰহণ কৰাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ কনজাৰ্ভেটিভ পাৰ্টীক ধৰাশায়ী কৰি লেবাৰ পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাত কিয়ৰ ষ্টাৰ্মেৰ দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বান পৰিস্থিতিৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে 77টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে 94টা বন্যপ্ৰাণী উদ্ধাৰ হোৱাৰ বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ চতুৰ্থ আৱৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ে এ প্লাছ গ্ৰেড লাভ কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মাওবাদীৰে যুঁজি মৃত্যুবৰণ কৰা 2 অসমীয়া সেনা বিষয়া জোৱান দিলীপ কুমাৰ দাস আৰু বাবলু ৰাভাক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মৰণোত্তৰভাৱে কীৰ্তিচক্ৰৰে সন্মানিত কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিগত বৰ্ষৰ মে মাহৰ তুলনাত এই বছৰৰ মে মাহত দেশত চাহ উৎপাদন হ্ৰাস পোৱাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যৰ শেহতীয়া বানত 30খন জিলাৰ 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। বানত ক্ষতিগ্ৰস্ত কেইবাখনো জিলা পৰিদৰ্শন মুখ্যমন্ত্ৰীসহ মন্ত্ৰী বিধায়কসকলৰ নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ আজি গোৱালপাৰা জিলাৰ লক্ষীপুৰত শুভাৰম্ভ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যান বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ সালসলনি আৰু ইউৰো কাপত স্পেইন আৰু ফ্ৰান্সৰ ছেমি ফাইনেলত প্ৰৱেশ।